Ea, Akahbani. বিত্ত মন্ত্ৰালয়ে জি এছ টিৰ সংশোধনৰ উপকাৰ যাতে শেষৰজন গ্ৰাহকেও লাভ কৰে তাক নিশ্চিত কৰাৰ বাবে 54 বিধ সামগ্ৰীৰ মূল্য সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। ইছৰোৱে চন্দ্ৰযান 2 মিছনে ইয়াৰ বৈজ্ঞানিক আহিলা পাতিৰ ব্যৱহাৰ কৰি চন্দ্ৰৰ ওপৰত সৌৰ মুকুট পুঞ্জ নিক্ষেপণৰ প্ৰভাৱ প্ৰথমবাৰৰ বাবে নিৰীক্ষণ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰকাশ কৰিছে। নাগালেণ্ডৰ নেশ্যনেল ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি নামৰ ৰাজনৈতিক দলটোৱে নাগা পিপলছ ফ্ৰণ্টৰ সৈতে একত্ৰিত হৈ এটা সুকীয়া আঞ্চলিক দল গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইজৰাইল আৰু পেলেষ্টাইনে যুদ্ধবিৰতি উলংঘনক লৈ পৰস্পৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাক কেন্দ্ৰ কৰি গাজা অঞ্চলত শেহতীয়াকৈ পুনৰ উত্তেজনা বৃদ্ধি পাইছে। আৰু ভাৰতৰ তন্বী শৰ্মা আজি গুৱাহাটীত অনুষ্ঠিত BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাৰ ছোৱালীৰ ফাইনেলত অৱতীৰ্ণ হ'ব। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। বিত্ত মন্ত্ৰালয়ে সামগ্ৰী আৰু সেৱাকৰ জি এছ টিৰ সংশোধনৰ উপকাৰ যাতে শেষৰজন গ্ৰাহকেও লাভ কৰে তাক নিশ্চিত কৰাৰ বাবে 54 বিধ সামগ্ৰীৰ মূল্য সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু বাণিজ্য তথা উদ্যোগ দপ্তৰৰ মন্ত্ৰী পীয়ুষ গোৱেলৰ সৈতে জি এছ টি সঞ্চয় উৎসৱ সম্পৰ্কীয় এখন যৌথ সংবাদমেলত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মত প্ৰকাশ কৰে। ভাৰতে ভেষজ আৰু জৈৱ প্ৰযুক্তি ক্ষেত্ৰত দেশৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰচেষ্টাত নতুন অধ্যায়ৰ সূচনা কৰি নেফিথ্ৰমাইচিন নামৰ থলুৱা এণ্টিবায়টিক এবিধ বিকশাই তুলিছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এখন চিকিৎসা কৰ্মশালা মুকলি কৰি ড০ সিঙে কয় যে এই এণ্টিবায়টিকবিধ প্ৰতিৰোধী শ্বাস প্ৰশ্বাসজনিত সংক্ৰমণ, বিশেষকৈ কৰ্কট ৰোগী আৰু অনিয়ন্ত্ৰিত মধুমেহ ৰোগীৰ ক্ষেত্ৰত অতিকৈ ফলপ্ৰসূ হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দেশে বৈজ্ঞানিক আৰু গৱেষণাৰ বিকাশৰ বাবে আত্মনিৰ্ভৰতন্ত্ৰ বিকশাই তুলিব লাগিব। কৃত্ৰিম বুদ্ধিমত্তা আধাৰিত হাইব্ৰিড ভ্ৰাম্যমান চিকিৎসালয়সমূহে গ্ৰাম্য আৰু দূৰণিবতীয়া সেৱা প্ৰদান কৰি সকলোৰে বাবে গুণগত স্বাস্থ্য সুনিশ্চিত কৰা বুলি ড০ সিঙে মত প্ৰকাশ কৰে। তেওঁ কয় যে উদ্ভাৱন, সমন্বয় আৰু কৰুণাৰ সংমিশ্ৰণে দেশক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ যাত্ৰাক নতুন মাত্ৰা প্ৰদান কৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে 2014 চনত মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান 2 মিছনে ইয়াৰ বৈজ্ঞানিক আহিলা পাতি ব্যৱহাৰ কৰি চন্দ্ৰৰ ওপৰত সৌৰ মুকুট পুঞ্জ নিক্ষেপণৰ প্ৰভাৱ প্ৰথমবাৰৰ বাবে নিৰীক্ষণ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰকাশ কৰিছে। ইছৰোৱে কৈছে যে এই পৰ্যবেক্ষণে চন্দ্ৰৰ বাহ্যিক মণ্ডল, চন্দ্ৰৰ পাতল বায়ুমণ্ডল আৰু চন্দ্ৰপৃষ্ঠৰ ওপৰত অন্তৰীক্ষৰ বতৰ প্ৰভাৱ সন্দৰ্ভত সম্যক জ্ঞান লাভ কৰাত সহায় কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অহা মঙলবাৰে আৰক্ষী স্মৃতি দিৱস উপলক্ষে নতুন দিল্লীত থকা ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত শ্বহীদ আৰক্ষী কৰ্মীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিব। 1959 চনৰ 21 অক্টোবৰত লাডাখত চীনৰ সশস্ত্ৰ সৈনিকৰ এটা দলে অতৰ্কিতে আক্ৰমণ চলাই নিহত কৰা 10 গৰাকী আৰক্ষী কৰ্মীৰ স্মৃতিত এই দিৱস পালন কৰা হয়। এই উপলক্ষে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু দিল্লী আৰক্ষীৰ জোৱানসকলৰ যুটীয়া কুচকাৱাজৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহ আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাৰ মুৰব্বীসকলৰ লগতে অন্য বিশিষ্ট ব্যক্তিসকলে আৰক্ষী স্মাৰকত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে এটা সমাৱেশতো ভাষণ দিব। স্মৃতিচাৰণ অনুষ্ঠানৰ অংশ হিচাপে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাসমূহে অহা 22-30 অক্টোবৰলৈ ভালেমান কাৰ্যসূচীৰ আয়োজন কৰিছে। নাগালেণ্ডৰ নেশ্যনেল ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি, চমুকৈ NDPP নামৰ ৰাজনৈতিক দলটোৱে নাগা পিপলছ ফ্ৰণ্ট NPFৰ সৈতে একত্ৰিত হৈ এটা সুকীয়া আঞ্চলিক দল গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই একত্ৰীকৰণৰ পাছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' নাগা পিপলছ ফ্ৰণ্টৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছে। শেহতীয়া এই ব্যৱস্থাৰ ফলত 60-জনীয়া নাগালেণ্ড বিধানসভাত NPFৰ বিধায়কৰ সংখ্যা 34লৈ বৃদ্ধি পালে। কোহিমাত কালি অনুষ্ঠিত NDPPৰ ষষ্ঠ সাধাৰণ সভাত দলটোৰ একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। NDPPৰ দলীয় সদস্যসকলৰ লগতে ৰাজ্যখনৰ ভিন ভিন স্থানৰ পৰা আহি সমবেত হোৱা প্ৰতিনিধিসকলে কালিৰ এই অধিৱেশনত অংশগ্ৰহণ কৰে। নাগালেণ্ড চৰকাৰৰ মন্ত্ৰী KG কেন্যাই একত্ৰীকৰণৰ এই সিদ্ধান্ত উত্থাপন কৰি কয় যে এই পদক্ষেপে নাগা জনসাধাৰণৰ আঞ্চলিক ৰাজনৈতিক পৰিচয়ক অধিক শক্তিশালী কৰিব। ইজৰাইল আৰু পেলেষ্টাইনে যুদ্ধবিৰতি উলংঘনক লৈ পৰস্পৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাক কেন্দ্ৰ কৰি গাজা অঞ্চলত শেহতীয়াকৈ উত্তেজনা পুনৰ বৃদ্ধি পাইছে। গাজাৰ আহত লোকসকলৰ লগতে ইজিপ্তৰ পাৰপত্ৰ অধিকাৰী লোকসকলৰ বাবে কাইলৈ সীমান্ত পথ পুনৰ মুকলি কৰি দিব বুলি পেলেষ্টাইনী দূতাবাসে জাৰি কৰা এটা বিবৃতিৰ বিপৰীত স্থিতি স্পষ্ট কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ কাৰ্যালয়ে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত ৰাফা সীমান্ত বন্ধ থাকিব বুলি প্ৰকাশ কৰাত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে। এই কাৰ্যৰ জৰিয়তে নেতানিয়াহুৱে যুদ্ধবিৰতি চুক্তি উলংঘা কৰা বুলি হামাছে ইজৰাইলক দোষাৰোপ কৰিছে। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত যোৱা 10 অক্টোবৰত সম্পন্ন হোৱা যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী হৈ থকা অৱস্থাতো ইজৰাইলে মুঠ 47 বাৰ এই চুক্তি উলংঘা কৰি 38 গৰাকী লোকক হত্যা কৰাৰ লগতে আন 143 গৰাকীক আহত কৰা বুলি পেলেষ্টাইনী কৰ্তৃপক্ষই অভিযোগ কৰিছে। ইয়াৰ মাজতে ইজৰাইলে এইবুলি অভিযোগ কৰে যে হামাছে বিশেষকৈ নিহত পণবন্দীসকলৰ মৃতদেহ উভতাই দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ দায়বদ্ধতাক অস্বীকাৰ কৰিছে। আনহাতে অঞ্চলটোত উদ্ভৱ হোৱা এনে সংকটজনক পৰিস্থিতিৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে অহা বছৰৰ বাবে নিৰ্ধাৰিত দেশখনৰ সাধাৰণ নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। উল্লেখযোগ্য যে 75 বছৰ বয়সীয়া নেতানিয়াহু হ'ল ইজৰাইলৰ সবাতোকৈ দীৰ্ঘকাল ধৰি সেৱা আগবঢ়োৱা প্ৰধানমন্ত্ৰী আৰু 2022 বৰ্ষৰ ডিচেম্বৰত ক্ষমতালৈ উভতি অহা কঠোৰ সোঁপন্থী মিত্ৰজোঁটৰ চৰকাৰখনক তেওঁ নেতৃত্ব প্ৰদান কৰি আহিছে। পাকিস্তান আৰু আফগানিস্তানে দোহাত হোৱা আলোচনাৰ অন্তত ততালিকে সংঘৰ্ষ বিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। কাটাৰ আৰু তুৰস্কই দুয়ো দেশৰ মাজৰ এই আলোচনাত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰে। কাটাৰৰ বিদেশ মন্ত্ৰালয়ে কৈছে যে দুয়োখন দেশে সংঘৰ্ষ বিৰতি মানি চলিবলৈ আৰু নিৰ্ভৰযোগ্য তথা স্থায়ীভাৱে ইয়াৰ ৰূপায়ণৰ বিষয়টো মূল্যায়নৰ অৰ্থে পৰৱৰ্তী পৰ্যায়ত বৈঠক অনুষ্ঠিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰিছে। আফগানিস্তানত 2021 চনত তালিবান ক্ষমতালৈ অহাৰ পাছত দুয়োখন দেশৰ মাজত হোৱা সংঘৰ্ষত ভালেসংখ্যক লোক নিহত আৰু শ শ লোক আহত হোৱাৰ পাছত এই চুক্তি সম্পাদিত হৈছে। শুকুৰবাৰে আক্ৰমণকাৰীয়ে সীমান্তত পাকিস্তানৰ 7 জন সৈনিকক নিহত আৰু 13 জনক আহত কৰাৰ পাছত দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ইয়াৰ পাছতে পাকিস্তানে আক্ৰমণেৰে প্ৰত্যুত্তৰ দিছিল। দুয়োখন দেশৰ মাজৰ 2600 কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত এলেকা বহুদিন ধৰি সংঘৰ্ষৰ কেন্দ্ৰৰূপে পৰিগণিত হৈ আহিছে। পাকিস্তানে যোৱা সপ্তাহত দেশখনৰ বিৰুদ্ধে হোৱা বৰ্ধিত আক্ৰমণক কেন্দ্ৰ কৰি আফগানিস্তানে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন কৰিছিল আৰু ইয়াৰ পাছতে আফগানিস্তানে স্থলপথ আৰু আকাশমাৰ্গেৰে আক্ৰমণ চলাইছিল। খেলৰ বাতৰিত ভাৰতৰ তন্ভী শৰ্মা আজি গুৱাহাটীত অনুষ্ঠিত BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাৰ ছোৱালীৰ ফাইনেলত থাইলেণ্ডৰ অন্যাপত ফিচিটফুনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। তন্ভীয়ে কালি ছেমিফাইনেলত চীনৰ লিউ চিয়াক 15-11, 15-9 গেমত পৰাস্ত কৰে। 16 বছৰীয়া তন্ভী বিশ্বৰ জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰা দেশৰ 5ম গৰাকী খেলুৱৈ। ইয়াৰ পূৰ্বে অপৰ্ণা পোপটে 1996, ছাইনা নেহৱালে 2006 আৰু 2008, চিৰিল বাৰ্মাই 2015 আৰু শংকৰ মুথুস্বামীয়ে 2022 চনত এই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত আজি মধ্যপ্ৰদেশৰ ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ইংলেণ্ডৰ সন্মুখীন হ'ব। খেলখন বিয়লি 3 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো একেৰাহে 2খন খেলত পৰাজিত হোৱাৰ পাছত প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ 4ৰ্থ স্থানত আছে। ইংলেণ্ড তালিকাৰ 3ৰ্থ স্থানত আছে। ইপিনে কালি নিউজিলেণ্ড আৰু পাকিস্তানৰ মাজত কলম্বোত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে বিঘ্নিত হয়। পাকিস্তানে 25 অভাৰত 92 ৰান কৰে। বৰ্তমানলৈ পাকিস্তানে 1খনো খেলত জয়লাভ কৰা নাই আৰু দলটো তালিকাৰ শেষৰ স্থানত আছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত পাৰ্থত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ 1খন খেলত বৰষুণে বিধি পথালি দিছে। খেলখন বৰষুণৰ বাবে সম্প্ৰতি বন্ধ হৈ আছে। বৰষুণৰ বাবে খেল বন্ধ হোৱাৰ সময়ত অক্ষৰ পেটেল 14 ৰান আৰু KL ৰাহুলে 3 ৰান কৰি খেলি আছিল। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। বিত্ত মন্ত্ৰালয়ে GST সংশোধনৰ উপকাৰ যাতে শেষৰজন গ্ৰাহকে লাভ কৰে তাক নিশ্চিত কৰাৰ বাবে 54বিধ সামগ্ৰীৰ মূল্য সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। ইছৰোৱে চন্দ্ৰযান 2 মিছনে ইয়াৰ বৈজ্ঞানিক আহিলা পাতি ব্যৱহাৰ কৰি চন্দ্ৰৰ ওপৰত সৌৰ মুকুটপুঞ্জ নিক্ষেপণৰ প্ৰভাৱ প্ৰথমবাৰৰ বাবে নিৰীক্ষণ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰকাশ কৰিছে। নাগালেণ্ডৰ নেশ্যনেল ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি নামৰ ৰাজনৈতিক দলটোৱে নাগা পিপলছ ফ্ৰণ্টৰ সৈতে একত্ৰিত হৈ এটা সুকীয়া আঞ্চলিক দল গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইজৰাইল আৰু পেলেষ্টাইনে যুদ্ধবিৰতি উলংঘনক লৈ পৰস্পৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ কেন্দ্ৰ কৰি গাজা অঞ্চলত শেহতীয়াকৈ পুনৰ উত্তেজনা বৃদ্ধি পাইছে। আৰু ভাৰতৰ তন্ভী শৰ্মা আজি গুৱাহাটীত অনুষ্ঠিত BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাৰ ছোৱালীৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।